প্রকাশিত বাক্য অধ্যায় বারো। পাছে স্বর্গ তথা মহৎ চিন দেখা গল, সূর্যক পিন্ধা আর ভরির তলত চন্দ্র থকা আর মূরত বারোটা তরার কীর্তি পিন্ধা এনে এজনী তিরুতা দেখা গল। গর্ভবতী আছিল আর প্রসব করবর কারণে প্রসব বেদনায় পীড়িত হয়ে আতাহ পারি আছিল। আর স্বর্গ আন এটা চিন দেখা গল, চা সাতোটা মূর দহোটা শিং আর মূরত সাতোটা কীর্তি থকা এনে এটা রঙা বর নাগ আছিল। তার নেজে আকাশৰ তৰাবোৰ তিনিভাগৰ এভাগ টানি নি পৃথিৱীত পেলাই দিলে আৰু প্ৰসৱ কৰিবলৈ উদ্যত হোৱা সেই তিৰোতাই প্ৰসৱ কৰা মাত্ৰে সেই নাগে তেওঁৰ সন্তানক গ্ৰাস কৰিবলৈ তেওঁৰ আগত থিয় হৈ আছিল। পাছে সেই তিৰোতাই এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে, তেওঁৰ লোহাৰ দণ্ডৰে সকলো জাতিক শাসন কৰিলে। সেই পুত্ৰক ঈশ্বৰৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ তুলি নিয়া হ'ল আৰু সেই তিৰোতা 1,203 দিনলৈকে প্ৰতিপালিত হ'বৰ কাৰণে যি অৰণ্যত ঈশ্বৰৰ দ্বাৰাই যুগুত কৰি থোৱা তেওঁৰ ঠাই আছে সেই অৰণ্যলৈ পলাই গ'ল। আৰু স্বৰ্গত যুদ্ধ হ'ল, মিখাইল আৰু তেওঁৰ দূতবিলাকে নাগে সৈতে যুদ্ধ কৰিলে, সেই নাগ আৰু তাৰ দূতবিলাকেও যুদ্ধ কৰিলে কিন্তু বলে নোৱাৰিলে। আৰু স্বৰ্গত তেওঁবিলাকৰ উদ্দেশ্যে ঠাই আৰু পোৱাৰ গ'ল। সেই মহানাগৰ অৰ্থাৎ দিয়াবল আৰু চৈতান নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মাই তাক পৃথিৱীলৈ পেলোৱা হ'ল আৰু তাৰ দূতবিলাককো তাৰ লগতে পেলোৱা হ'ল। তেতিয়া মই স্বৰ্গত মোৰ মাতাৰে কোৱা এই বাণীটো,
এতিয়া পৰিত্ৰাণ শক্তি আৰু ৰাজ্য আমাৰ ঈশ্বৰৰ আৰু ক্ষমতা তেওঁৰ অভিষিক্ত জনাৰ হ'ল, কিয়নো আমাৰ ভাইবিলাকৰ যি অপবাদকে দিনে ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁবিলাকৰ অপবাদ দিয়ে তাক পেলোৱা হ'ল। তেওঁবিলাকে মেৰ পোৱালীৰ তেজ আৰু নিজ নিজ সাক্ষৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে। তেওঁবিলাকে মৃত্যু পৰ্যন্ত নিজ নিজ প্ৰাণ প্ৰিয় জ্ঞান নকৰিলে। এইকাৰণে হে স্বৰ্গ আৰু তাত নিবাস কৰাবিলাক, তোমালোকে আনন্দ কৰা, কিন্তু হে পৃথিৱী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হ'ব, কিয়নো চৈতান তোমালোকৰ তালৈ নামি গ'ল আৰু তাৰ কাল অলপ দেখি সি অতি ক্ৰুদ্ধ হৈছে।
পাছে নাগে নিজকে পৃথিৱীত পেলোৱা দেখি পুত্ৰ প্ৰসৱ কৰা সেই তিৰোতাক তাৰণা কৰিলে, কিন্তু সেই তিৰোতা অৰণ্যলৈ নিজ ঠাইলৈ উৰি যাবৰ কাৰণে তেওঁক বৰ কুৰৰ পক্ষীৰ নিচিনা দুখন ডেউকা দিয়া হ'ল। সেই ঠাইত সেই সাপৰ সন্মুখৰ পৰা দূৰৈত এক কাল দুই কাল আৰু আধা কাললৈকে তেওঁ প্ৰতিপালিত হয়। পাছে সেই সাপে সেই তিৰোতাক পানীৰ পোটত উটুৱাই পঠাবলৈ নিজৰ মুখৰ পৰা নদীৰ নিচিনা পানী তেওঁৰ পাছত উলিয়াই পঠালে, কিন্তু পৃথিৱীয়ে তিৰোতাক উপকাৰ কৰি নিজৰ মুখ পেলি নাগে মুখৰ পৰা উলিয়াই পঠোৱা সেই নদীক গ্ৰাস কৰিলে। তাতে নাগে সেই তিৰোতাৰে খং উঠি তেওঁৰ বংশৰ অৱশিষ্ট লোক অর্থাৎ ঈশ্বরের আজ্ঞা পালন করা আর যীশুর সাক্ষ্য ধারণ করা বিলাকে সুতরাং যুদ্ধ করবলে আর গই সাগরের বালিত ঠিয় হলগৈ।